এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ মৰাণ আৰু গুৱাহাটীত কেইবাটাও প্ৰকল্প উদ্বোধন। পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীত বিমানবন্দৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা। বিশ্ব ৰেডিঅ' দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পডকাষ্ট। বাংলাদেশৰ সংসদীয় নিৰ্বাচনত বেগম খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান নেতৃত্বাধীন বিএনপি ক্ষমতা দখলৰ দিশত অগ্ৰসৰ। আৰু পুৰুষৰ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেটত নামিবিয়াৰ বিৰুদ্ধে ভাৰতৰ 93 ৰাণত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে কাইলৈ অসমলৈ আহিব। শ্ৰীমোদীয়ে মৰাণত জৰুৰীকালীন উৰণ অৱতৰণ কৰিব পৰাকৈ বিশেষভাৱে বিকশাই তোলা ঘাইপথত অৱতৰণ কৰিব। প্ৰায় 100 কোটি টকা ব্যয় সাপেক্ষে এই অত্যাধুনিক জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ নিৰ্মাণ কৰি উলিওৱা হৈছে। শ্ৰীমোদীয়ে প্ৰথমে চাবুৱাত থকা বায়ুসেনা ঘাটিত উপস্থিত হ'ব আৰু তাৰ পৰা মৰাণলৈ যাব। এই জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰখন বায়ুসেনাৰ কাৰণে কৌশলগত বিষয়ত বিশেষভাৱে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। যুদ্ধ অথবা যিকোনো জৰুৰীকালীন অৱস্থাত পৰম্পৰাগত বিমান বন্দৰসমূহ অচল হৈ পৰিলে এই বিকল্প অৱতৰণ ক্ষেত্ৰ সেনাবাহিনীৰ বাবে ফলপ্ৰসূ হ'ব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে কালি মৰাণত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমানৰ জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত পৰীক্ষামূলক উৰণ আৰু অৱতৰণৰ চূড়ান্ত অনুশীলন কৰা হয়। 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ পূবৰ এই প্ৰথমখন জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত Su-30 ৰাফেল তেজস যুঁজাৰু বিমানৰ লগতে হাৰকিউলিছ আৰু এণ্টনভ AN-32 পৰিবহণ বিমানে অৱতৰণ আৰু উৰণৰ কৌশল প্ৰদৰ্শন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত উপস্থিত হৈ ইয়াৰ যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। ডঃ শৰ্মাই বায়ুসেনা, অসম আৰক্ষী আৰু জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এই সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত সবিশেষ জনাইছে ডিব্ৰুগড়ৰ পৰা আমাৰ সংবাদদাতা যাদৱ গগৈয়ে।
দেশৰ ভিতৰতে উত্তৰ পূবৰ প্ৰথমটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশত ডিব্ৰুগড় মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। কাইলৈ অৰ্থাৎ 14 ফেব্ৰুৱাৰী দিনটো দেশৰ ইতিহাসত নতুন যুগৰ সূচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে বিশেষ জৰুৰীকালীন বিমান অৱতৰণ আৰু উৰণৰ ক্ষেত্ৰ উদ্বোধন কৰিব। তদুপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে চাবুৱা বায়ুসেনাৰ ঘাটিৰ পৰা পোনে পোনে মৰাণৰ এই স্থানত অৱতৰণ কৰি প্ৰথমখন বিমান অৱতৰণ কৰি ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ কৰাৰ লগতে তেখেতে প্ৰায় 14খন সুখয়, হাৰকিউলিছ, কাৰ্গো, ৰাফেলকে ধৰি যুঁজাৰু বিমানৰ উৰণ আৰু অৱতৰণৰ প্ৰত্যক্ষ কৰি ইয়াৰ পৰাই গুৱাহাটীলৈ ৰাওনা হ'ব। মৰাণৰ এই জৰুৰীকালীন বিমান অৱতৰণ আৰু উৰণৰ উদ্বোধনী কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে বায়ুসেনা, আৰক্ষী প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলাৰ লগতে কালি উৰণ অৱতৰণৰ চূড়ান্ত অনুশীলনো কৰে।
কাইলৈ মৰাণ বাইপাছত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। মৰাণৰ অনুষ্ঠান সামৰি প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীলৈ আহিব আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা সেতুখন মুকলি কৰিব। 3,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে এই 1.24 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন নিৰ্মাণ কৰি উলিওৱা হৈছে। এই দলংখনে উত্তৰ গুৱাহাটীত থকা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান তথা সাংস্কৃতিক স্থানসমূহলৈ যাতায়াত সুচল কৰি তোলাৰ লগতে উত্তৰ গুৱাহাটীক মহানগৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিব। কাইলৈ লাচিত ঘাটত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব। এই অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত থকা ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIMৰ অস্থায়ী চৌহদ উদ্বোধন কৰিব আৰু কেন্দ্ৰীয় পুঁজিৰে ক্ৰয় কৰা 100খনৰো অধিক বৈদ্যুতিক বাছ ৰাজ্য চৰকাৰক অৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে আমিনগাঁৱত হাইপাৰ স্কেল তথ্য কেন্দ্ৰ মুকলি কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত বিজেপিৰ দলীয় কৰ্মীকৰ্তাসকলৰ সৈতে এখন বৈঠকতো অংশগ্ৰহণ কৰিব। সত্ৰ নগৰী মাজুলীলৈ পৰ্যটকৰ আগমনৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে জিলাখনত এটা বিমান বন্দৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰিছে। অতি শীঘ্ৰেই এই বিষয়ত এটা প্ৰাৰম্ভিক জৰীপ চলোৱাৰ বাবেও চিন্তা চৰ্চা কৰা হৈছে। মাজুলী বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ 31,992 সদস্যৰ মাজত 10,000 টকাকৈ চেক বিতৰণ কৰি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে মূলতঃ পৰ্যটকৰ সুবিধাৰ বাবে মাজুলীত এটা সৰু বিমান বন্দৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰৰ সৈতে আলোচনা কৰিছে।
মাজুলীত আমি চৰকাৰৰ ফালৰ পৰা দিল্লীৰ লগত ইতিমধ্যে আমাৰ যোগাযোগ হৈ আছে। অকল পৰ্যটক আহিব পৰাকৈ সৰু এখন বিমান বন্দৰ তার প্রস্তাব এটা প্রিলিমিনারি সার্ভে এটা খুব সোনকালে হোক। আমার উদ্দেশ্য তো বেলেগ নহয়, যাত্রীবাহিতকৈও পর্যটক কোনে আহিব পারে, ইয়াতে নামিলে সালে ঘুরি গল, তেনেকে পর্যটকের দৃষ্টিভঙ্গির পৰা এখন সরু এয়ারপোর্ট এখন সম্ভব নেকি, তার কথাটাও এতিয়া কেন্দ্র রাজ্যের মাজত কথা চলি আছে।
মহিলা উদ্যমিতা আসনির চেক বিতরণ করে মুখ্যমন্ত্রীগুলো কয় যে এই ধনের সদ্ব্যবহার করে সফলতা লাভ করলে পরবর্তী পর্যায়ত মহিলাসকলে পর্যায়ক্রমে 25,000 আর 50,000 টাকা লাভ করব। অরুণোদয় নোপা মহিলার প্রতি লক্ষ্য রাখি মাজুলীত আরো 2,000 মহিলাক এই আসনির সুবিধা প্রদান করা হব বলে উল্লেখ করে। উল্লেখযোগ্য যে মুখ্যমন্ত্রীগুলো কালি জেলাখনত কেইবাটাও প্রকল্পর শুভারম্ভ করে। জেলাখনের গড়মূরর মানিকা পথারত এই উপলক্ষে আয়োজিত একটা অনুষ্ঠানত মন্ত্রী যোগেন মোহন আর মাজুলীর বিধায়ক ভুবন গাম উপস্থিত থাকে। মুখ্যমন্ত্রী ড শর্মায় কালি মাজুলী যোরহাট সংযোগী দলঙর অবশিষ্ট নির্মাণ কার্যর শুভারম্ভ করে। 1,019 কোটি টাকা ব্যয়ের এই দলংখন নির্মাণ করা হব। 382 কোটি টাকা ব্যয় সাপেক্ষ মাজুলী যোরহাট দলং সংযোগী 715 নম্বর রাষ্ট্রীয় ঘাইপথর নির্মাণ কার্যরও শুভারম্ভ করে। সরকারে জনসাধারণের সুবিধার্থে একসময়তে দলং আর রাষ্ট্রীয় ঘাইপথর নির্মাণ কার্য সম্পূর্ণ করার লক্ষ্য লৈছে বলে মুখ্যমন্ত্রীগুলো উল্লেখ করে। ড শর্মায় মালার অধীনত 695 কোটি টাকা ব্যয়ে নির্মিত 4-লেনযুক্ত 2 পকী দলং আর বালিচাপুরী বঙালমরা সংযোগী পথও মুক্তি করে। তদুপরি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ের প্রশাসনিক ভবন আর ছাত্রীনিবাস, সরকারী আদর্শ স্নাতক মহাবিদ্যালয়, সংহত জেলা আয়ুক্তর কার্যালয়, জ্যেষ্ঠ আরক্ষী অধীক্ষকর কার্যালয়, জেলা পরিবহন বিষয়ের কার্যালয়, দক্ষিণপাট সত্র সংগ্রহালয় আর জ্যোতি বিষ্ণু সাংস্কৃতিক প্রকল্পও মুখ্যমন্ত্রী মুক্তি করে। 2,218 কোটি টাকা ব্যয় সাপেক্ষে প্রকল্পসমূহ নির্মাণ করা হয়েছে। আজি বিশ্ব রেডিও দিবস। এই বছরের বিশ্ব রেডিও দিবসের মূল ধ্বনি হয়েছে কৃত্রিম বুদ্ধিমত্তা আর রেডিও। বিশ্ব রেডিও দিবসত এই বছর কৃত্রিম বুদ্ধিমত্তার প্রয়োগের ফলত অনাতাঁর প্রচারণের ক্ষেত্রে আহি পড়া সুবিধা আর প্রত্যাহ্বান সন্দর্ভত আলোচনা করা হব। বিশ্ব রেডিও দিবসের সঙ্গে সংগতি রাখি আকাশবাণী গুয়াহাটী কেন্দ্রে আজিরে পৰাই পডকাস্ট আরম্ভ করব। আজি পুৱা 9:20 প্রচারিত হবলগীয়া আকাশবাণী গুয়াহাটীর প্রথমটো পডকাস্টত ভাগ লব কেন্দ্রটির মুরব্বী অভিযান্ত্রিক শাখার উপসঞ্চালক প্রধান রবীন চন্দ্র বড়ো আর হিমান্ত বর্মায়। আজি বিয়লি 3 বজাত আকাশবাণী গুৱাহাটী কেন্দ্রে উজান বজাৰৰ বিবেকানন্দ কেন্দ্রত এখন মুকলি কুইজ প্রতিযোগিতার আয়োজন করেছে। সন্ধ্যা 5:20 গুৱাহাটী বিশ্ববিদ্যালয়ের তথ্য প্রযুক্তি বিভাগের অধ্যাপক ডক্টর রূপম ভট্টাচার্যই রেডিও আর কৃত্রিম বুদ্ধিমত্তা শীর্ষক বক্তৃতা প্রদান করব। আনহাতে আজি আকাশবাণী গুৱাহাটী কেন্দ্রের বাতৰি বিভাগে ভারতীয় সাংস্কৃতিক গবেষণা পরিষদ চমুকৈ ICCR কলম্বো কার্যালয়ের প্রাক্তন সঞ্চালক তথা গুৱাহাটী বিশ্ববিদ্যালয়ের যোগাযোগ আর সাংবাদিকতা বিভাগের অধ্যাপক ডক্টর অঙ্কুরণ দত্তর সঙ্গে এটি সাক্ষাৎকার বাণীবদ্ধ করব। আকাশবাণী গুৱাহাটী কেন্দ্রের বাতৰি বিভাগের মুরব্বী রাজীব লোচন বরঠাকুরের সঙ্গে ডক্টর দত্তর এই সাক্ষাৎকার কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত প্রচার করা হব। বিশ্ব রেডিও দিবস উপলক্ষে মধ্য অসম রেডিও শ্রোতা সংঘ দলংঘাটর শঙ্কর আজান জাতীয় বিদ্যালয়ত আজি রেডিও সম্পর্কীয় ছবি অঁকা আর বক্তৃতা প্রতিযোগিতার আয়োজন করা হয়েছে। লোকশিল্পীর প্রতিভা দেবীক শ্রোতা সংঘয় শিল্পী বঁটা প্রদান করার রেডিওর আর্হির বাহনেরে অঞ্চল পরিভ্রমণ আর বিনামূল্যা রেডিও বিতরণের দরে আন কেইবাটাও কার্যসূচী গ্রহণ করেছে। বাংলাদেশের সংসদীয় নির্বাচনের ভোটগণনা আজি আরম্ভ হয়েছে। বর্তমানলৈকে বেগম খালেদা জিয়ার পুত্র তারিক রহমান নেতৃত্বাধীন বাংলাদেশ নেশনেলিস্ট পার্টি ক্ষমতা দখলের দিকত অগ্রসর হয়েছে। সংসদীয় নির্বাচনের সমান্তরালভাবে কালি সাংবিধানিক আর প্রতিষ্ঠানগত সংস্কার সন্দর্ভত অনুষ্ঠিত গণভোটত দেশের জনসাধারণে 2024 চনের জুলাইত হওয়া গণ অভ্যুত্থানের পাছত জারি করা জুলাই ঘোষণাপত্রের প্রতি বিপুলভাবে সমর্থন আগবাইছে। দেশত কালি কটকটিয়া নিরাপত্তার মাজত সংসদীয় নির্বাচনের ভোটগ্রহণ শান্তিপূর্ণভাবে সম্পন্ন হয়। ভোটগ্রহণ প্রক্রিয়া দেশের 299টা সমষ্টি সামরি লওয়া হয়েছিল। শেরপুর বিধানসভা সমষ্টিত এগারী প্রার্থীর মৃত্যুর পরিপ্রেক্ষিত ভোটগ্রহণ স্থগিত রখা হয়েছিল। প্রাক্তন প্রধানমন্ত্রী শেখ হাসিনা নেতৃত্বাধীন আবামী লীগক নির্বাচনত অংশগ্রহণ করবল দিয়া হওয়া নাই। বিধানসভা নির্বাচন সন্দর্ভত পর্যালোচনার অহা 16 ফেব্রুয়ারীত পূর্ণাঙ্গ নির্বাচন আয়োগ আহিব। তিনিদিনের ভ্রমণসূচীরে উপস্থিত হবলগিয়া দলটোয়ে 17 ফেব্রুয়ারীত বিভিন্ন রাজনৈতিক দলের সঙ্গে নির্বাচন সন্দর্ভত আলোচনা করব। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমারের নেতৃত্বত আহিবলগিয়া দলটোয়ে রাজ্যের মুখ্য নির্বাচনী বিষয়া অনুরাগ গোয়েলের প্রথমে সমাগত বিধানসভা নির্বাচনের প্রস্তুতির বুজ লব। দলটোয়ে 18 ফেব্রুয়ারীত রাজ্যের 100গৰাকী বিএলৰ সৈতেও মত বিনিময় করব। তদুপরি রাজ্যের মুখ্য সচিব আর আরক্ষী সঞ্চালক প্রধানের সৈতেও নির্বাচন আয়োগের দলটো আলোচনাত মিলিত হব। সেইদিনা বিয়লি আয়োগে এখন সংবাদমেল সম্বোধন করব। জুবিন গার্গের রহস্যজনক মৃত্যুর গোচর সংক্রান্ত আজি কামরূপ মহানগর জেলার সেশন আদালতত পুনের শুনানি অনুষ্ঠিত হব। গোচরটির মূল অভিযুক্ত সিদ্ধার্থ শর্মার হয়ে অধিবক্তায় আদালতত জানা কেইবাখনো আবেদন সন্দর্ভত আজি আদালতে শুনানি গ্রহণ করব। উল্লেখযোগ্য যে সিদ্ধার্থ শর্মায় গোচরের নির্দিষ্ট ধারার পৰা রেহাই দিয়ার আর্জিৰে আদালতত আবেদন জানাইছে। তদুপৰি সিংগাপুৰ আদালতৰ প্ৰতিবেদন আৰু দেশখনৰ আৰক্ষীয়ে দাখিল কৰা তথ্য আদি বিচাৰি তেওঁ আদালতত আবেদন জনাইছে। এই আবেদন সন্দৰ্ভতে আজি আদালতে শুনানি ল'ব। ইপিনে সিদ্ধাৰ্থ শৰ্মাই আন এজন লোকৰ সৈতে যৌথভাৱে স্থাপন কৰা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু তেওঁৰ এপাৰ্টমেণ্ট চিল কৰাৰ বাবে বিশেষ তদন্তকাৰী গোটে আদালতত আবেদন দাখিল কৰিছিল। এই আবেদন দুখন সন্দৰ্ভত 16 ফেব্ৰুৱাৰীত আদালতে শুনানিৰ দিন ধাৰ্য কৰিছে। পুৰুষৰ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা নতুন দিল্লীত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত নামিবিয়াক 93 ৰানত পৰাস্ত কৰে। নামিবিয়াই 210 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 116 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ে 209 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ইশান কিষাণে 24টা বলত সৰ্বাধিক 180 ৰান কৰে। ইয়াৰ লগে লগে ঈশান কিষাণ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ইতিহাসত অৰ্ধশতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় উইকেট কীপাৰ হিচাপে পৰিগণিত হয়। হাৰ্দিক পাণ্ডিয়াই 52 ৰানৰ বৰঙণি আগবঢ়ায়। পাণ্ডিয়াক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ আগেয়ে কালি কেণ্ডিত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত শ্ৰীলংকাই ওমানক 105 ৰানত পৰাস্ত কৰে। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ইটালীয়ে নেপালক 10 উইকেটত পৰাভূত কৰে। প্ৰতিযোগিতাত আজি 3খন খেল অনুষ্ঠিত হ'ব। দিনৰ 11 বজাত কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত জিম্বাবৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত বিয়লি 3 বজাত হ'বলগীয়া গ্ৰুপ ডিৰ এখন খেলত কানাডা UAEৰ সন্মুখীন হ'ব। আজিৰ 3য়খন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰ নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ এৰ খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ পৰিস্মিতা দিহিঙীয়াৰ সৈতে।
1 মাৰ্চৰ পৰা 31 মেলৈ ৰাজ্যিক কৰ্মচাৰীৰ ছুটী বাতিল। নতুন ভৱনলৈ স্থানান্তৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়। বিৰোধী পৰিৱৰ্তন যাত্ৰাত বাধা আৰোপ আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে 1 মাৰ্চৰ পৰা 31 মেলৈ ৰাজ্যিক কৰ্মচাৰীৰ ছুটী বাতিল কৰি এটা জৰুৰী নিৰ্দেশ জাৰি কৰিছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ৰাজধানীত সেৱা তীৰ্থ ভৱন মুকলি কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়কে ধৰি ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ কাৰ্যালয়, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সচিবালয় সেৱা তীৰ্থলৈ স্থানান্তৰ কৰা হৈছে। বাতৰিটো জৈনিক জনমভূমি কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মাজুলী যোৰহাট সংযোগী দলঙৰ অৱশিষ্ট নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰাৰ বাতৰিটো নিয়মীয়া বাৰ্তা আৰু অসমীয়া খবৰ কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। চৰকাৰে 2021-22 বিত্তীয় বৰ্ষৰ পৰা 2025-26 বিত্তীয় বৰ্ষৰ অন্তিম পৰ্যায়লৈ হিতাধিকাৰীৰ মাজত 51,000 কোটি টকা বিতৰণ কৰাৰ এটা বাতৰি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ সময়ত বিভিন্ন ঠাইত আক্ৰমণৰ সন্মুখীন হোৱাৰ বাতৰিটো আমাৰ অসম আৰু দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত পূৰ্ণাংগ নিৰ্বাচন আয়োগৰ দল অহা 16 ফেব্ৰুৱাৰীত 3দিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব। এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতৰ। কামৰূপ মহানগৰ জিলাৰ 1 নম্বৰ দেৱানী আদালতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং আৰু ভূপেশ ৱাঘেলক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিক লৈ মানহানিসূচক মন্তব্য প্ৰদানত বাধা আৰোপ কৰিছে। আদালতে লগতে গুৱাহাটীৰ পৰা প্ৰকাশিত এখন দৈনিক বাতৰি কাকতকো মানহানিসূচক বাতৰি পৰিৱেশনত বাধা আৰোপ কৰিছে। দ্য চেণ্টিনেল কাকতে এই বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে।
স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ মৰাণ আৰু গুৱাহাটীত কেইবাটাও প্ৰকল্প উদ্বোধন। পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীত বিমানবন্দৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা। বিশ্ব ৰেডিঅ' দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পডকাষ্ট। আৰু পুৰুষৰ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেটত নামিবিয়াৰ বিৰুদ্ধে ভাৰতৰ 93 ৰানত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।